এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰীসকলৰ সৈতে আজি সন্ধিয়া বৈঠকত মিলিত হ'ব। অসমৰ আসন্ন বিধানসভা নিৰ্বাচনত মুঠ 722 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে তেল কোম্পানীসমূহে পেট্ৰলৰ প্ৰতি লিটাৰ 24 টকা আৰু ডিজেলৰ প্ৰতি লিটাৰ 30 টকাকৈ লোকচান হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কৰ ৰাজহ ভালেখিনি হ্ৰাস কৰিছে। দেশত বিগত দশকত ইউৰিয়াৰ ঘৰুৱা উৎপাদন 230 লাখ মেট্ৰিক টনৰ পৰা 315 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হৈছে আৰু ছত্তীশগড়ত চলি থকা খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱত আজি তৃতীয় দিনা সাঁতোৰ, ভাৰোত্তোলন, হকী, ফুটবল আৰু মল্লযুদ্ধৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হোৱা ইন্ধন, তেল আৰু ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সন্ধিয়া 6 বজাত হ'বলগীয়া এই বৈঠকত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই বৈঠকত টীম ইণ্ডিয়া হিচাপে সহযোগিতাৰে সকলোৱে কাম কৰাত গুৰুত্ব দিয়া হ'ব। অৱশ্যে নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকাৰ বাবে বৈঠকখনত উপস্থিত থাকিব নোৱাৰিব। এই 5খন ৰাজ্যৰ মুখ্য সচিবসকলে বৈঠকত প্ৰতিনিধিত্ব কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘাত আৰু ভাৰতৰ স্থিতি সন্দৰ্ভত সংসদৰ 2খন সদনত বক্তব্য আগবঢ়াইছিল। শ্ৰীমোদীয়ে কৈছিল যে চৰকাৰে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু সাৰৰ নিয়মীয়া যোগান নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। অসমত অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে। কালি অন্তিম দিনা 67গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। সেই অনুসৰি এইবাৰৰ নিৰ্বাচনত মুঠ 722গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাটো নিশ্চিত হয়। ৰাজ্যখনত মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত সংশ্লিষ্ট সংস্থাসমূহে অভিযান অব্যাহত ৰাখিছে। সংস্থাসমূহে 15ৰ পৰা 26 মাৰ্চলৈকে এনে অভিযানত নগদ ধন, সুৰাকে ধৰি অন্যান্য মাদক দ্ৰব্য আৰু মূল্যৱান ধাতুসহ 37 কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰী জব্দ কৰিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযানো তীব্ৰ হৈ উঠিছে। শাসনত থকা বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী নেতাসকলে ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰাৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি ৰঙানদী, ঢকুৱাখনা আৰু নাওবৈচা সমষ্টিৰ প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিব। লখিমপুৰত বিজেপি নেতাগৰাকীয়ে এটা ৰোড শ্বত ভাগ ল'ব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলায়। আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙে বোকাজানত প্ৰচাৰ চলায়। বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাস ৰঙিয়াত ভৱেশ কলিতা আৰু শিৱসাগৰত কুশল দুৱৰীয়েও প্ৰচাৰ চলাইছে। বিৰোধী কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কালি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়েও প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1, 5 আৰু 6 এপ্ৰিলত অসমত প্ৰচাৰ চলাব। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ ৰাজ্যখনত প্ৰচাৰত অংশগ্ৰহণ কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো 29 আৰু 30 মাৰ্চত প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেল আদিয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়া, ভগৱন্ত সিং মান, আতিশিকে ধৰি প্ৰায় 40জন নেতা প্ৰচাৰৰ বাবে অসমলৈ অহাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু হৰমুজ প্ৰণালী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি সৃষ্টি হোৱা পৰিস্থিতিত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে যদিও ভাৰতৰ জনসাধাৰণক ইয়াৰ প্ৰভাৱৰ পৰা বচাই ৰাখিবলৈ চৰকাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে খাৰুৱা তেলৰ আন্তৰ্জাতিক আকাশলংঘী মূল্য বৃদ্ধিৰ সময়ত তেল কোম্পানীসমূহে পেট্ৰলৰ প্ৰতি লিটাৰত 24 টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত 30 টকাকৈ লোকচান ভৰি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কৰ ৰাজহ ভালেখিনি হ্ৰাস কৰিছে। শ্ৰীপুৰীয়ে উল্লেখ কৰে যে বিগত এমাহত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত পূৰ্বৰ $70ৰ পৰা $122 বৃদ্ধি হৈছে। ইয়াৰ ফলত পেট্ৰল আৰু ডিজেলৰ মূল্য দক্ষিণ পূব এছিয়াৰ দেশসমূহত 30ৰ পৰা 50%, উত্তৰ আমেৰিকাৰ দেশসমূহত প্ৰায় 30%, ইউৰোপৰ দেশসমূহত 20% আৰু আফ্ৰিকাৰ দেশসমূহত প্ৰায় 50% বৃদ্ধি হৈছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি স্পষ্ট কৰি দিয়ে যে দেশত পুনৰ লকডাউনৰ দৰে পৰিস্থিতি হ'ব বুলি ওলোৱা বাতৰি সম্পূৰ্ণ মিছা আৰু চৰকাৰে এনে কোনো প্ৰস্তাৱ সন্দৰ্ভত চিন্তা চৰ্চা কৰা নাই। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপুৰীয়ে কয় যে সাম্প্ৰতিক বৈশ্বিক পৰিস্থিতিত চৰকাৰে সূক্ষ্মভাৱে শক্তি যোগান শৃংখল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উপলভ্যতা সন্দৰ্ভত পৰ্যবেক্ষণ কৰি আছে। তেওঁ আশ্বাস দিয়ে যে দেশত ইন্ধন, শক্তি আৰু অন্যান্য যোগান স্বাভাৱিক কৰি ৰাখিবলৈ চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। শ্ৰীপুৰীয়ে লগতে সকলোকে ধৈৰ্যশীল, দায়িত্বশীল আৰু একক হৈ থাকিবলৈ আহ্বান জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পশ্চিম এছিয়াৰ সংকটৰ মাজত সমগ্ৰ বিশ্বত ইন্ধনৰ যোগান হ্ৰাস তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মূল্য বৃদ্ধি হোৱাৰ সময়তে চৰকাৰৰ ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্তই জনসাধাৰণক সকাহ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বিভিন্ন দেশে সম্প্ৰতি পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰৰ আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্তই জনসাধাৰণ কেন্দ্ৰিক সুশাসন ব্যৱস্থা আৰু সংবেদনশীলতাৰে সিদ্ধান্ত গ্ৰহণকে প্ৰতিফলিত কৰে। দেশৰ বিগত দশকত ইউৰিয়াৰ ঘৰুৱা উৎপাদন 230 লাখ মেট্ৰিক টনৰ পৰা 315 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হৈছে। লোকসভাৰ প্ৰশ্নকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইউৰিয়াৰ উৎপাদন বৃদ্ধিৰ বাবে 2014 চনৰ পৰা গোৰখপুৰ, চিন্দ্ৰী, বাৰাউনী, ৰামগুণ্ডম আৰু পানাগড়কে ধৰি বিভিন্ন ঠাইত ভালেমান নতুন সাৰ প্ৰকল্প স্থাপন কৰা হৈছে। ভাৰতে সাৰৰ আমদানিত স্থিৰতা সুনিশ্চিত কৰাৰ বাবে জৰ্দান, মৰক্কো, ছৌদি আৰব আৰু ওমানৰ দৰে দেশসমূহৰ সৈতে দীৰ্ঘম্যাদী চুক্তিৰ জৰিয়তে ইয়াৰ সাৰৰ যোগান শৃংখলা শক্তিশালী কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
जहां तक खाद का सवाल है, फर्टिलाइजर का सवाल है, माकूल पर्याप्त खाद की व्यवस्था भारत सरकार ने कर रखी है और हमारे रिजर्व्स हैं और कोई भी पैनिक करने की जरूरत नहीं है। मैंने कल ही सभी एग्रीकल्चर मिनिस्टर से बातचीत की है और मैंने सबको कहा है कि ये पैनिक क्रिएट किया जा रहा है, इस पैनिक की कोई आवश्यकता नहीं है। हमारे पास पर्याप्त भंडारण है और उस भंडारण के व्यवस्था के कारण किसानों को
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে ইউৰিয়াৰ সন্তুলিত প্ৰয়োগ তথা আমদানিৰ ক্ষেত্ৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। ভূমি স্বাস্থ্য পত্ৰ আঁচনিৰ জৰিয়তে ভূমি পৰীক্ষণ আধাৰিত সাৰৰ প্ৰয়োগ ব্যৱস্থাৰ সক্ৰিয়ভাৱে প্ৰসাৰ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীনাড্ডাই কয় যে দেশৰ প্ৰায় 24 কোটি কৃষকক ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰা হৈছে। এই স্বাস্থ্য পত্ৰৰ জৰিয়তে কৃষকসকলে ভূমি আৰু শস্যৰ প্ৰয়োজন অনুসাৰে নিৰ্দিষ্ট সাৰৰ বিষয়ে জানিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অনাগত সময়ত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি প্ৰকাশ কৰিছে। ভাৰতত থকা আমেৰিকাৰ দূতাবাসে ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমত পোষ্ট কৰা এই বাৰ্তা শ্বেয়াৰ কৰিছে। বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে কেৱল তেওঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে সদায় প্ৰতিটো কাম সম্পূৰ্ণ কৰে যিটো আনসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ছত্তীশগড়ত চলি থকা খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱত আজি তৃতীয় দিনা সাঁতোৰ, ভাৰত্তোলন, হকী, ফুটবল আৰু মল্লযুদ্ধৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি পুৱা মহিলাৰ গ্ৰুপ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত ঝাৰখণ্ডে অসমক 9-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আন এখন খেলত গুজৰাটে অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে 25টা গ'ল দিয়ে। ছত্তীশগড়ত 25 মাৰ্চৰ পৰা প্ৰথম খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈছে আৰু 3 এপ্ৰিলত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। প্ৰতিযোগিতাত আৰ্চাৰী, এথলেটিক্স, ফুটবল, হকী, সাঁতোৰ, মল্লযুঁজ আৰু ভাৰত্তোলনকে ধৰি মুঠ 7বিধ খেল অনুষ্ঠিত হৈছে। 30খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 3000ৰো অধিক খেলুৱৈ এই প্ৰতিযোগিতাত অংশ লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰীসকলৰ সৈতে আজি সন্ধিয়া বৈঠকত মিলিত হ'ব। অসমৰ আসন্ন বিধানসভা নিৰ্বাচনত মুঠ 722 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে তেল কোম্পানীসমূহে পেট্ৰলৰ প্ৰতি লিটাৰত 24 টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত 30 টকাকৈ লোকচান হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কৰ ৰাজহ ভালেখিনি হ্ৰাস কৰিছে। দেশত বিগত দশকত ইউৰিয়াৰ ঘৰুৱা উৎপাদন 230 লাখ মেট্ৰিক টনৰ পৰা 315 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হৈছে আৰু ছত্তীশগড়ত চলি থকা খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱত আজি তৃতীয় দিনা সাঁতোৰ, ভাৰত্তোলন, হকী, ফুটবল আৰু মল্লযুদ্ধৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন বিয়লি 3 বজাত শুনিবলৈ পাব।